এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক খন্তেক পাছতে অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। আজিৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰা হ'ব। তদুপৰি বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান কালি আৰম্ভ কৰা হৈছে। চিৰাং, নগাঁও, ডিব্ৰুগড়, মৰিগাঁও, গোৱালপাৰা, ধেমাজি আৰু দৰং জিলাতো কালি জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। অহা 25 মে পৰ্যন্ত চলিবলগীয়া এই অভিযানৰ সময়ছোৱাত মূলতঃ জনজাতীয় লোকসকলৰ বাবে স্বাস্থ্য পৰীক্ষা, পুষ্টি আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ বাৰ্তা প্ৰেৰণ, অভিযোগ নিৰাময়, জীৱিকা প্ৰসাৰ আদি খণ্ডসমূহত গুৰুত্ব আৰোপ কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব বুলি এখন জাননী জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়াম চৌহদত স্থাপন কৰা অসম ক্ৰিকেট সংগ্ৰহালয় উদ্বোধন কৰাৰ লগতে দ্য গোল্ডেন ইনিংছ লেগেচি অব আছাম ক্ৰিকেট শীৰ্ষক এখন তথ্যচিত্ৰও উন্মোচন কৰে। অসম ক্ৰিকেট সন্থাৰ ইতিহাস, গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু বিগত সময়ছোৱাৰ বিভিন্ন স্মৃতি সংৰক্ষণৰ বাবে সংগ্ৰহালয়টো স্থাপন কৰা হৈছে। এই সংগ্ৰহালয়টোৱে অসম ক্ৰিকেটৰ চহকী ইতিহাসৰ গৌৰৱময় চানেকি বহন কৰিব। স্বাধীনতাৰ পূৰ্বে আৰম্ভ হোৱা অসম ক্ৰিকেটৰ পথিকৃতসকলৰ স্মৃতি ধৰি ৰখা এই সংগ্ৰহালয়টো স্বনামধন্য ক্ৰিকেটাৰসকলৰ প্ৰতি অসমবাসীৰ গভীৰ শ্ৰদ্ধাৰ প্ৰতীক। সংগ্ৰহালয়টোৱে নতুন প্ৰজন্মক অসমত ক্ৰিকেটৰ দীঘলীয়া যাত্ৰাৰ বিভিন্ন দিশৰ সৈতে পৰিচিতি কৰোৱাৰ লগতে অনুপ্ৰাণিত কৰিব। আনহাতে বিগত সময়ছোৱাত অসম ক্ৰিকেট কেনেদৰে আগবাঢ়িছিল, প্ৰথিতযশা ক্ৰিকেটাৰসকলৰ অৱদান আৰু বিভিন্ন নিৰ্ণায়ক ঘটনাৰাজি সুন্দৰ আলোকচিত্ৰ আৰু বৰ্ণনাৰে সামৰি লোৱা তথ্যচিত্ৰখন হৈছে 1948 চনত প্ৰতিষ্ঠা হোৱা এছিয়াৰ যাত্ৰাৰ অনন্য দলিল। তথ্যচিত্ৰখন পৰিচালনা কৰিছে সমুজ্জ্বল কাশ্যপে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনা অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া আদি অন্যতম। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত BCCIৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বিয়লি 4 বজাত বৈঠকখন আৰম্ভ হ'ব। আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোত ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব। বৈঠকৰ অন্তত দল ঘোষণাৰ বাবে BCCIয়ে সংবাদমেল সম্বোধন নকৰে। বিপৰীতে BCCIয়ে বিশেষ লিংকৰ জৰিয়তে নিৰ্বাচিত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।